أولما أصابتكم مصيبة قد أصبتم مثليها قلتم أنى هذا قل هو من عند أنفسكم إن الله على كل شيء قدير
কি হল তোমালোকৰ যেতিয়া তোমালোকৰ ওপৰত উহুদৰ যুদ্ধত বিপদ আহিছিল তেতিয়া তোমালোকে কৈছিলা এইটো ক'ৰ পৰা আহিল অথচ তোমালোকে বদৰৰ যুদ্ধত সিহঁতৰ ওপৰত দ্বিগুণ বিপদ আনিছিলা কোৱা এইটো তোমালোকৰ নিজৰ দুখৰ কাৰণেই আহিছে নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত পূৰ্ণ ক্ষমতাবান